আটত্ৰিশ নং ছবি যীশু ঘূৰি আহিব। এদিন হঠাতে প্ৰভু যীশু স্বৰ্গৰ পৰা ঘূৰি আহিব, ঠিক তেওঁ প্ৰতিজ্ঞা কৰাৰ দৰে সকলো সঁচা বিশ্বাসীক লবলৈ তেওঁ আহিব। যিসকল ঈশ্বৰৰ লোক মৰিছে তেওঁলোক সকলোকে যীশুৱে জীয়াই তুলিব। তেওঁলোকৰ মৈদামবোৰ খালী হ'ব আৰু যিসকল ঈশ্বৰৰ লোক জীয়াই থাকিব তেওঁলোক তেওঁলোকৰ সৈতে আকাশলৈ তুলি নিয়া হ'ব। আমি সকলোৱে প্ৰভু যীশুক শূন্যত লগ পাম আৰু সদায় কাললৈকে তেওঁৰ সৈতে থাকিমগৈ। অবিশ্বাসীবিলাকক ঈশ্বৰৰ দণ্ডজ্ঞাৰ সন্মুখীন হবলৈ এৰি থৈ যোৱা হ'ব। আমি নেজানো যে যীশু কেতিয়া ঘূৰি আহিব, কিন্তু আমি সাজু হৈ থাকিব লাগিব। যদি যীশু আজিয়ে ঘূৰি আহে, তেওঁক লগ ধৰিবলৈ আপুনি সাজু আছেনে?